এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল দুদিনীয়া ভ্ৰমণসূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম আগমন, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত আজি কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাৰ উদ্যোগীৰ মাজত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা 14 মাৰ্চত বৰাক উপত্যকালৈ আগমন আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত যোৰহাট জিলা প্ৰশাসনৰ হৰ ঘৰ CPR অভিযানৰ শুভ উদ্বোধন। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীশ্বাহে কাছাৰ জিলাত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় আনুষ্ঠানিকভাৱে মুকলি কৰিব।
আজি আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব। তেখেতে ভাইব্ৰেণ্ট ভিলেজ 2 এই যিটো প্ৰগ্ৰেম ভাৰত চৰকাৰে সীমান্ত অঞ্চলত থকা গাঁৱৰ উন্নয়নৰ বাবে এখন নতুন আঁচনি লৈছে তাৰ উদ্বোধন কৰিব। অহাকালি তেওঁ গুৱাহাটীলৈ যাব, CRPFৰ পেৰেডত ভাগ ল'ব আৰু বিয়লি কচুতলিত আমি যি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত উচ্ছেদ অভিযান কৰিছিলো সেই স্থানত এটা অসম পুলিচ বেটেলিয়নৰ নতুন চৌহদ এটাৰ কাম শুভ আৰম্ভণি কৰিব।
এই কাৰ্যসূচীত সীমামূৰীয়া গাঁওসমূহৰ উন্নয়ন আৰু সীমান্তৱৰ্তী অঞ্চলৰ জনসাধাৰণৰ বাবে বহনক্ষম কৰ্মসংস্থাপন সৃষ্টিত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। 2028-29 বিত্তীয় বৰ্ষ পৰ্যন্ত ৰূপায়ণ হ'বলগীয়া এই কাৰ্যসূচীৰ বাবে 6,800 কোটিৰো অধিক ধন ধাৰ্য কৰা হৈছে। এই কাৰ্যসূচীয়ে সীমান্তৱৰ্তী অঞ্চলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে সীমান্তৰে হোৱা অপৰাধ নিয়ন্ত্ৰণ আৰু অভ্যন্তৰীণ সুৰক্ষা সুদৃঢ় কৰাত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে ভাৰত বাংলাদেশ সীমান্তৱৰ্তী নাটানপুৰত থকা BSFৰ সীমান্ত চকী পৰিদৰ্শন কৰিব আৰু সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ অগ্ৰগতি আৰু সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰিব। তেওঁ এখন নিৰ্বাচনী সভাত ভাষণ দিব আৰু বৰাক উপত্যকাৰ দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ শুভাৰম্ভ কৰিব। ইয়াৰ পাছতে শ্ৰীশ্বাহ ত্ৰিপুৰাৰ আগৰতলালৈ যাব আৰু সন্ধিয়া অসমলৈ উভতি আহিব। শ্ৰীশ্বাহে কাইলৈ গুৱাহাটীৰ সৰু সজাইত CRPFৰ 87 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা। কেন্দ্ৰীয় বাহিনীটোৱে এইবাৰ প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলত প্ৰতিষ্ঠা দিৱসৰ ৰাষ্ট্ৰীয় কুচকাৱাজৰ আয়োজন কৰিছে। তেওঁ লগতে সোণাপুৰৰ কচুতলিত 10ম অসম আৰক্ষী বেটেলিয়নৰ নতুন চাউনীৰ আধাৰশিলা স্থাপন কৰিব। গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণকালত বিজেপিৰ নিৰ্বাচন কেন্দ্ৰিক মিত্ৰতা সন্দৰ্ভত চূড়ান্ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাৰ মুঠ 7,273 গৰাকী উদ্যোগীৰ মাজত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰা হ'ব। কাছাৰ জিলাৰ 3,702 গৰাকী, শ্ৰীভূমি জিলাৰ 2,392 গৰাকী আৰু হাইলাকান্দিৰ 1,179 গৰাকী উদ্যমীয়ে এই আঁচনিৰ অধীনত আৰ্থিক সাহায্য লাভ কৰিব। এই উপলক্ষে আজি শিলচৰৰ ISBTত বিয়লি 4 বজাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কৌশিক ৰায়, কৃষ্ণেন্দু পাল, সাংসদ পৰিমল শুক্লবৈদ্যকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। এই অনুষ্ঠানতে আজি অমৃত অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত কাছাৰ জিলাৰ পানী যোগান ব্যৱস্থাত নৱতম সংযোজন হিচাপে 2টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হ'ব। জিলাখনৰ লক্ষীপুৰ নগৰত 20 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পানী যোগান প্ৰকল্পটো আজি উদ্বোধন কৰা হ'ব। এই প্ৰকল্পৰ জৰিয়তে লক্ষীপুৰ নগৰৰ 10টা ৱাৰ্ডত মুঠ 4,000 নলযোগে খোৱাপানী সংযোগ স্থাপনৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ ফলত প্ৰায় 2,055টা পৰিয়াল উপকৃত হ'ব। তদুপৰি অমৃত অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 32 কোটি টকা ব্যয় সাপেক্ষে শিলচৰ পয়ঃ প্ৰণালী নিষ্কাশন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 14 মাৰ্চত বৰাক উপত্যকা ভ্ৰমণসূচীৰে শিলচৰত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰীয়ে 5 গ্ৰামৰ পৰা বৰাপানীলৈ এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰত এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কাছাৰ জিলাৰ হিলাৰাত ষ্টাৰ চিমেণ্ট লিমিটেডৰ এটা নতুন উৎপাদন গোট উদ্বোধন কৰি কয় যে প্ৰধানমন্ত্ৰীয়ে অহা 14 মাৰ্চত শিলচৰৰ কেপিটেল পইণ্টৰ পৰা ৰাঙীৰ খাৰীলৈ উৰণ সেতু নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ফাকুৱা উৎসৱৰ পাছতেই বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰে।
বৰাক উপত্যকাত ষ্টাৰ চিমেণ্টে প্ৰায় 600 কোটি টকাতকৈ অধিক বিনিয়োগেৰে 2 মিলিয়ন মেট্ৰিক টন এটা বহুত ডাঙৰ চিমেণ্ট উদ্যোগ স্থাপন কৰিছে। তাক আজি মই উদ্বোধন কৰিলো আৰু ৰাইজেও খুব ভাল পাইছে। বৰাক উপত্যকাটো উদ্যোগীকৰণ আৰম্ভ হৈছে। মই ষ্টাৰ চিমেণ্টৰ এই যাত্ৰাৰ শুভেচ্ছা জনাইছো।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসামরিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত আজি যোৰহাট জিলা প্ৰশাসনৰ হৰ ঘৰ চিপিআৰ অভিযানৰ শুভ উদ্বোধন কৰা হয়। উদ্বোধনী সভাত জিলা আয়ুক্ত জয় শিৱানীয়ে যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুব্ৰজ্যোতি বৰা আৰু অন্যান্য বিশিষ্ট ব্যক্তিৰ উপস্থিতিত যোৰহাট থিয়েটাৰৰ মুকলি প্ৰেক্ষাগৃহত এই জনকল্যাণমূলক আঁচনিখন মুকলি কৰে। এটি জীৱন এটা সুযোগ, চিপিআৰ শিকক, এটা জীৱন বচাওক, এই মূল মন্ত্ৰৰে 2026 বৰ্ষৰ ভিতৰত যোৰহাট জিলাৰ 1,00,000 লোকক জৰুৰীকালীন চিপিআৰ কৌশল প্ৰদান কৰাৰ অভিলাষী লক্ষ্য গ্ৰহণ কৰা হৈছে। হৃদৰোগত আক্ৰান্ত লোকক সঠিক সময়ত চিপিআৰ প্ৰদান কৰি কেনেকৈ এটি বহুমূলীয়া জীৱন বচাব পাৰি সেই সন্দৰ্ভত সজাগতা সৃষ্টি কৰাই এই অভিযানৰ মূল লক্ষ্য। নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা স্ক্ৰীনিং কমিটিৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধী আজি পুৱাৰ ভাগত সোণাপুৰস্থিত জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে শ্ৰীমতী গান্ধীক এই ভ্ৰমণত সংগ দিয়ে। জুবিন ক্ষেত্ৰত সৰ্বভাৰতীয় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। ইয়াৰ পাছতে তেওঁ ৰাজীৱ ভৱনলৈ আহে আৰু প্ৰদেশ কংগ্ৰেছৰ তিনিগৰাকী কাৰ্যকৰী সভাপতিৰ সৈতে বাৰ্তালাপ কৰে। পৰৱৰ্তী সময়ত শ্ৰীমতী গান্ধীয়ে অসম কংগ্ৰেছ কমিটীৰ বিভিন্ন কমিটী আৰু শাখাৰ নেতৃত্বৰ লগত মত বিনিময় কৰে। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ সুৰক্ষা তথা শান্তি শৃংখলা বজাই ৰখাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা দণ্ডাধীশে এটা নিৰ্দেশ জাৰি কৰিছে। সেই অনুসৰি জিলাখনৰ মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ থকা লোকসকলক নিজ নিজ অস্ত্ৰ আৰু গুলীবাৰ্ডসমূহ শীঘ্ৰেই আৰক্ষী থানাত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে। অৱশ্যে এই নিৰ্দেশ সশস্ত্ৰ বাহিনী, আৰক্ষী আৰু কৰ্তব্যৰত অনুমোদিত চৰকাৰী বিষয়ৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। এই নিৰ্দেশ উলংঘা কৰিলে অস্ত্ৰ আইনৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও কোৱা হৈছে। বিশিষ্ট কথাশিল্পী তথা চলচ্চিত্ৰ নিৰ্মাতা ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ উপজাদিন উপলক্ষে আজি কথাশিল্পীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা হৈছে। অনুভূতি সম্পন্ন আৰু মননশীল ৰচনাৰে অনুৰাগীসকলক আলোড়িত কৰা ডঃ শইকীয়াই কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা, শিশু সাহিত্য আৰু আত্মজীৱনীৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে। ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ উপজাদিন উপলক্ষে আৰোহণৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ সহযোগত আজি আৰু কাইলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ডঃ ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী নাট সমাৰোহ আৰু বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সন্ধিয়া 5:30 বজাত আয়োজিত অনুষ্ঠানত গল্পকাৰ ডঃ নমিতা বৈশ্যক 2025 বৰ্ষৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়া বঁটা প্ৰদান কৰা হ'ব। এই বঁটাত 50,000 টকা, প্ৰশস্তি পত্ৰ আৰু স্মাৰক আৰু কিতাপৰ টোপোলা আছে। ইয়াৰ লগতে পদ্মশ্ৰী সন্মানেৰে সন্মানিত নুৰুদ্দিন আহমেদক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ'ব। বঁটা প্ৰদানৰ পাছতে আজি সন্ধিয়া 6:30 বজাত ততসূৰ্যই মলয়া গোস্বামীৰ পৰিচালনাৰে আলি দুমুজাত শীৰ্ষক নাটখন মঞ্চস্থ কৰিব। কাইলৈ সন্ধিয়া চিগালৰ উদ্যোগত ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰচনা আৰু বাহাৰুল ইছলামৰ পৰিচালনাৰে আকাশ নাটখন মঞ্চস্থ কৰা হ'ব। নাটৰ পূৰ্বে আৰোহণৰ ছাত্ৰ ছাত্ৰীসকলে গীত মাতৰ অনুষ্ঠান পৰিৱেশন কৰিব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা পৰহিলৈৰ পৰা 2025-26 বৰ্ষৰ চৰচ মেলাৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ'বলগীয়া এই মেলা 8 মাৰ্চত সমাপ্ত হ'ব। গ্ৰাম্য উদ্যোগী, আত্মসহায়ক গোট আৰু থলুৱা কাৰিকৰসকলৰ নিৰ্মিত সামগ্ৰীৰে চৰচ মেলাত ৰাজ্যখনৰ তৃণমূল পৰ্যায়ৰ অৰ্থনীতি সবলীকৰণৰ দিশসমূহ প্ৰদৰ্শন কৰা হ'ব। ধুবুৰী জিলাৰ চাপৰ আৰক্ষীয়ে আজি পুৱতি নিশা অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। চাবোনৰ বাকচত মাদক দ্ৰব্য সৰবৰাহৰ সময়ত জিয়াইউৰ ৰহমান নামৰ সৰবৰাহকাৰীজনক আৰক্ষীয়ে হাতেলতে ধৰা পেলায়। অধিক তথ্যৰ বাবে লোকজনক সোধা পোছা কৰি থকা হৈছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি শ্ৰীলংকাৰ পাল্লেকেলে ষ্টেডিয়ামত হ'বলগীয়া লীগ পৰ্যায়ৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়া অমানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। দুদিনীয়া ভ্ৰমণসূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত আজি কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাৰ উদ্যোগীৰ মাজত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা 14 মাৰ্চত বৰাক উপত্যকালৈ আগমন আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত যোৰহাট জিলা প্ৰশাসনৰ হৰ ঘৰ চিপিআৰ অভিযানৰ শুভ উদ্বোধন। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 বজাত শুনিবলৈ পাব।